아깝다니. বাতৰি সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে পৱন কুমাৰ বৰা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ভাৰতে বিশ্ববেংক ভূমি সন্মিলন 2025ত কৃষি সংস্কাৰ সম্পৰ্কীয় বিশ্বব্যাপী আলোচনাৰ নেতৃত্ব দিবলৈ সাজু হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত এছিয়ান ডেভেলপমেণ্ট বেংকৰ বোৰ্ড অৱ গভৰ্ণৰৰ 58 সংখ্যক বাৰ্ষিক সভাত অংশগ্ৰহণ কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে ৱেব সন্মিলনত ভাগ লোৱা অংশগ্ৰহণকাৰীসকলক ভৱিষ্যতৰ একোগৰাকী তাৰকা বুলি অভিহিত কৰিছে। বিহাৰৰ ৰাজধানী পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া চৌহদত আজি বিয়লি আকৰ্ষণীয় অনুষ্ঠানেৰে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ 2025 আৰম্ভ হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ইডেন গাৰ্ডেনছত অনুষ্ঠিত প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে 207 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে বিশ্ববেংক ভূমি সন্মিলন 2025ত কৃষি সংস্কাৰ সম্পৰ্কীয় বিশ্বব্যাপী আলোচনাৰ নেতৃত্ব দিবলৈ সাজু হৈছে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অৱস্থিত বিশ্ববেংকৰ মুখ্য কাৰ্যালয়ত কাইলৈৰ পৰা 8 মেলৈ এই সন্মিলন অনুষ্ঠিত হ'ব। ভাৰতৰ পঞ্চায়তী ৰাজ বিভাগৰ সচিব বিবেক ভৰদ্বাজৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ দলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনত ভাৰতৰ দলটোৱে স্বামিত্ব আঁচনি আৰু গ্ৰাম্য মানচিত্ৰ মঞ্চ বিশ্বৰ সন্মুখত দাঙি ধৰিব। এই বৰ্ষৰ বিশ্ববেংক ভূমি সন্মিলনৰ মূল বিষয়বস্তু হৈছে ছেকাৰিং লেণ্ড টেনাৰ এণ্ড এক্সেছ ফৰ ক্লাইমেট একচন, মুভিং ফ্ৰম এৱাৰনেছ টু একচন। এই সন্মিলনে বিশ্ব নেতা, নীতি নিৰ্ধাৰক, বিশেষজ্ঞ আৰু বিভিন্ন উন্নয়ন সহযোগীসকলক একেখন মঞ্চলৈ অনাৰ লগতে ভূমিৰ সংৰক্ষণ, বহনক্ষম উন্নয়নৰ বাবে ভূমিৰ প্ৰশাসনীয় দিশত নতুনত্বৰ উদ্ভাৱন আৰু জলবায়ু সংবেদনশীল শাসন আদি বিষয়ত নতুন কৌশলৰ অন্বেষণ কৰিব। ড্ৰোন আৰু ভূস্থানিক প্ৰযুক্তি ব্যৱহাৰ কৰি গ্ৰাম্য সম্পত্তিৰ আইনী মালিকীস্বত্ব প্ৰদান কৰা ভাৰতৰ স্বামিত্ব কাৰ্যসূচীৰ অধীনত 1,60,000 গাঁৱৰ প্ৰায় 25 নিযুতৰো অধিক পৰিয়ালক সম্পত্তি কাৰ্ড প্ৰদান কৰা হৈছে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে এটা বিবৃতিত ঘোষণা কৰিছিল যে ই 100 নিযুতৰো অধিক সম্পত্তিৰ মানচিত্ৰ প্ৰস্তুত কৰিছে, যাৰ ফলত আনুমানিক 1,162 ট্ৰিলিয়ন ডলাৰ মূল্যৰ ভূমি মুকলি হৈছে। বিশ্ববেংকৰ ভূমি সন্মিলন 2025ত ভাৰতৰ অংশগ্ৰহণে গ্ৰাম্য ভূমিৰ বিশ্বব্যাপী শাসনত গুৰুত্ব মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত এছিয়ান ডেভেলপমেণ্ট বেংকৰ বোৰ্ড অৱ গভৰ্ণৰৰ 58 সংখ্যক বাৰ্ষিক সভাত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে আজিৰ পৰা 7 মেলৈ এই সভা অনুষ্ঠিত হৈছে। এই ভ্ৰমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে ইটালী, জাপান আৰু ভূটানৰ বিত্তমন্ত্ৰীসকলৰ লগতে অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰববীসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ ল'ব। তদুপৰি তেওঁ মিলানত বিশেষজ্ঞ, ব্যৱসায়িক নেতা আৰু কাৰ্যবাহী সঞ্চালকসকলকো সাক্ষাৎ কৰিব। শ্ৰীমতী সীতাৰমণে মিলানত প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বক্কনি বিশ্ববিদ্যালয়ত অৰ্থনৈতিক আৰু জলবায়ু স্থিতিস্থাপকতাৰ ভাৰসাম্য শীৰ্ষক অনুষ্ঠানতো উপস্থিত থাকিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে ৱেব সন্মিলনত ভাগ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে ভৱিষ্যতৰ একোগৰাকী তাৰকা বুলি অভিহিত কৰিছে। মুম্বাইত চলি থকা ৱেব সন্মিলনৰ আজি এটা সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ সচিবগৰাকীয়ে এই মন্তব্য কৰে। সন্মিলনৰ ক্ৰিয়েট ইন ইণ্ডিয়া শীৰ্ষক প্ৰতিযোগিতাত ভাগ লোৱা সংগীত শিল্পীসকলে তেওঁলোকৰ প্ৰদৰ্শনৰ যোগেদি ভাৰতবৰ্ষৰ গুৰুত্ব সুন্দৰভাৱে দাঙি ধৰিছে বুলি শ্ৰীজাজুৱে উল্লেখ কৰে। প্ৰতিযোগিতাৰ সংগীত বিভাগৰ বিভিন্ন প্ৰতিযোগিতাত বিজয়ীসকলক চৰকাৰৰ তৰফৰ পৰা বিদেশ ভ্ৰমণৰ সময়ত অন্য দেশত নিজৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ সুবিধা প্ৰদান কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে। যি সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰা পেছাদাৰী সংগীতৰ দলৰ প্ৰয়োজনীয়তাৰ কথা আহিছিল, সেই সময়তে এনে বহু প্ৰতিভাক চিনাকি কৰাই দিয়াত এই ৱেব সন্মিলনৰ গুৰুত্ব আছে বুলিও শ্ৰীজাজুৱে উল্লেখ কৰে। সচিবগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাক জনায় যে এই ৱেব সন্মিলনে বিনিয়োগ, ব্যৱসায়, কলা সংস্কৃতিৰ লগতে গণজাগৰণৰ এখন মঞ্চ হিচাপেও পৰিচয় লাভ কৰিছে। উল্লেখযোগ্য যে মুম্বাইত অনুষ্ঠিত 4দিনীয়া এই ৱেব সন্মিলনৰ আজি সামৰণি পৰিব। কেন্দ্রীয় যুব পরিক্রমা আর ক্রীড়ামন্ত্রী ডক্টর মনসুখ মান্ডাভিয়ায় আজি পুয়া নতুন দিল্লির মেজর ধ্যানচাঁদ ন্যাশনেল স্টেডিয়ামত অনুষ্ঠিত ফিট ইন্ডিয়া সানডেস অন সাইকেল অভিযানের একটা বিশেষ সংস্করণত অংশগ্রহণ করে। কয় যে শিক্ষক শিক্ষয়িত্রী সকল ছাত্র ছাত্রী সকলের নায়ক সদৃশ। এই শিক্ষক শিক্ষয়িত্রী সকলে সাইক্লিংক ফ্যাশনের শারী লৈ তুলিব পারে আর সেইভাবে বিকশিত ভারতের যাত্রাটো নায়ক হব পারে। শিক্ষক শিক্ষয়িত্রী সকল সাইকেল ব্যবহার করার ছাত্র ছাত্রী সকলকো ইয়ার ব্যবহারের প্রতি উদ্বুদ্ধ হবলৈ আহ্বান জানাইছে। ডক্টর মান্ডাভিয়ায় কয় যে এই অভিযানে মেদবহুলতার বিপক্ষে যুঁজিবলৈ আর ফিট ইন্ডিয়া তথা বিকশিত ভারতের লক্ষ্যত সফলতা লাভত সহায় করেছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে এই অভিযানের শুভারম্ভ করেছিল। রাষ্ট্রজোড়া এই অভিযান বিগত বর্ষের ডিসেম্বর আরম্ভ হয়েছিল। এতিয়ালৈ এই অভিযানে দেশের 5,000 বিভিন্ন স্থানত অনুষ্ঠিত হওয়ার 2,00,000তকৈও অধিক অংশগ্রহণকারীক সামরি লৈছে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
বায়ুসেনাৰ মুৰববী এয়াৰ চীফ মাৰ্শাল এ পি সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত সাক্ষাৎ কৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধিৰ এই সময়ছোৱাত প্ৰধানমন্ত্ৰীক বায়ুসেনাৰ মুৰববীগৰাকীয়ে সাক্ষাৎ কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে। ইপিনে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাতানীৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ ল'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে এই বৈঠকত দুয়োখন দেশে বৰ্তমান আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ লগতে দুয়োখন দেশৰ প্ৰতিৰক্ষা সহযোগিতা সম্বন্ধেও আলোচনা হ'ব। উল্লেখযোগ্য যে ভাৰত আৰু জাপানৰ মাজত দীৰ্ঘকালীন মিত্ৰতা অব্যাহত আছে। ভাৰতীয় জ্ঞান বিজ্ঞান সম্পৰ্কীয় সকলো তথ্য সংস্কৃত ভাষাতে লাভ কৰিব পাৰি, সেয়েহে জনসাধাৰণে সংস্কৃত ভাষা শিকাৰ প্ৰয়োজনীয়তা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এটা অনুষ্ঠানত এইদৰে কয়। উল্লেখযোগ্য যে মন্ত্ৰী অমিত শ্বাহে আজি সংস্কৃত ভাৰতীৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত 1008 সংস্কৃত স্পীচ কেম্পত অংশগ্ৰহণ কৰে। সংস্কৃত ভাষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি শ্ৰীশ্বাহে কয় যে সংস্কৃত ভাষা হৈছে ভালেসংখ্যক ভাৰতীয় ভাষাৰ মূল। তেওঁ কয় যে দেশত সংস্কৃত শিক্ষাৰ বিকাশৰ বাবে চৰকাৰে কাম কৰি আহিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি সংস্কৃত ভাৰতীয়ে আয়োজন কৰা 108 সংখ্যক স্পীচ কেম্প বিগত মাহৰ 23 তাৰিখে আৰম্ভ হৈ চলিত মাহৰ কালি সামৰণি পৰিছে। এই কেম্পত 25,000 লোকে অংশগ্ৰহণ কৰে আৰু সংস্কৃত ভাষা শিকে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, বিজেপিৰ দিল্লী গোটৰ মুৰববী বীৰেন্দ্ৰ সচদেৱ, দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক যোগেশ সিং আৰু সংস্কৃত ভাৰতীয় অন্যান্য বিশিষ্ট লোকসকল এই অনুষ্ঠানত উপস্থিত আছে। জম্মু কাশ্মীৰৰ ৰামবন জিলাত আজি সেনা কঢ়িয়াই নিয়া এখন গাড়ী ৰাস্তাৰ পৰা পিছলি 700 ফুট দ খাৱৈত পৰাৰ ফলত কেইবাজনো সেনাৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জনোৱা মতে সেনাৰ গাড়ীখন জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰাৰ সময়তে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ৰামবন জিলাৰ বেটৰী চচমাৰ সমীপত দুৰ্ঘটনাত সংঘটিত হয়। ঘটনাৰ পাছতে সেনা, আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে সাহায্য অভিযান চলাই বাহনখনত যাত্ৰা কৰা 3গৰাকী সেনাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত জোৱানকেইজন অমিত কুমাৰ, সুজিত কুমাৰ আৰু মন বাহাদুৰ বুলি জানিব পৰা গৈছে। বিহাৰৰ ৰাজধানী পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া চৌহদত আজি বিয়লি আকৰ্ষণীয় অনুষ্ঠানেৰে খেলো ইণ্ডিয়া ক্ৰীড়া যুৱ ক্ৰীড়া মহোৎসৱ 2025 আৰম্ভ হৈছে। অহা 15 মে'লৈ হ'বলগীয়া এই প্ৰতিযোগিতাত 18 বছৰ অনূৰ্ধ 8,500ৰো অধিক প্ৰতিভাৱান খেলুৱৈয়ে 28টা শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিহাৰৰ পাটনা, ৰাজগীৰ, গয়া, ভাগলপুৰ আৰু বেগুচৰাইসহ 6খন চহৰত প্ৰতিযোগিতাৰ 28টা শিতানৰ খেল অনুষ্ঠিত হ'ব। 3টা শিতানৰ খেল নতুন দিল্লীত খেলোৱা হ'ব। কেন্দ্ৰীয় চৰকাৰ খেলো ইণ্ডিয়া উদ্যমৰ অধীনত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ এয়া হৈছে 7ম সংস্কৰণ। প্ৰতিযোগিতাৰ শ্বুটিং, জিমনাষ্টিক্স আৰু ট্ৰেক শ্লাইকিং শিতানৰ খেলসমূহ নতুন দিল্লীত অনুষ্ঠিত হ'ব। বাকী শিতানৰ খেলসমূহ বিহাৰত খেলোৱা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে 207 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে বাতৰি যুগুতাৰ পৰলৈকে 18 অভাৰত 7টা উইকেট হেৰুৱাই 174 ৰান সংগ্ৰহ কৰি খেলি আছে। হিমাচল প্ৰদেশৰ ধৰমশালাত কিছু সময়ৰ পাছতে হ'বলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। টছত জিকি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। ভাৰতে বিশ্ববেংক ভূমি সন্মিলন 2025ত কৃষি সংস্কাৰ সম্পৰ্কীয় বিশ্বব্যাপী আলোচনাৰ নেতৃত্ব দিবলৈ সাজু হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত এছিয়ান ডেভেলপমেণ্ট বেংকৰ বোৰ্ড অৱ গভৰ্ণৰৰ 58 সংখ্যক বাৰ্ষিক সভাত অংশগ্ৰহণ কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে ৱেবছ সন্মিলনত ভাগ লোৱা অংশগ্ৰহণকাৰীসকলক ভৱিষ্যতৰ 1গৰাকী তাৰকা বুলি অভিহিত কৰিছে। বিহাৰৰ ৰাজধানী পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া চৌহদত আজি বিয়লি আকৰ্ষণীয় অনুষ্ঠানেৰে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ 2025 আৰম্ভ হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ইডেন গাৰ্ডেন্সত অনুষ্ঠিত প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে 207 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এতিয়াৰ বাতৰি ইমানেই।